এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সংসদত নাৰী শক্তি বন্দন অধিনিয়ম সম্পৰ্কীয় তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন দেশৰ নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ সৈতে দেশৰ 50% জনসংখ্যাক জড়িত কৰাত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ অসমৰ তিনিগৰাকী সাংসদৰ ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোঁসাই বিহু হিচাপে পালন চলিত বৰ্ষৰ হজযাত্ৰা পৰহিলৈ আৰম্ভ হজযাত্ৰীৰ সুস্বাস্থ্য কামনাৰে কাইলৈ গুৱাহাটীৰ হাজী মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনা আৰু অসমৰ মৃদুপৱন বৰুৱা আৰু মণিকা দলেৰ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ সৈতে দেশৰ 50% জনসংখ্যাক জড়িত কৰাত গুৰুত্ব আৰোপ কৰিছে। লোকসভাত আজি নাৰী শক্তি বন্দন অধিনিয়ম সম্পৰ্কীয় বিধেয়ককেইখন সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহিলাসকলে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকক নীতি প্ৰণয়ন প্ৰক্ৰিয়াত উচিত প্ৰতিনিধিত্ব প্ৰদান কৰাটো সময়ৰ আহ্বান হৈ পৰিছে।
विकास यात्रा रही है और उस विकास यात्रा में एक नया आयाम जोड़ने का एक शुभ अवसर सदन के हम सभी साथियों को मिला है और मैंने प्रारंभ में कहा है कि हम सब भाग्यवान है कि हमें ऐसे महत्वपूर्ण और देश की आधी आबादी को इस राष्ट्र निर्माण की नीति निर्धारण प्रक्रिया में हिस्सेदार बनाने का सौभाग्य मिला। ये हम लोगों के लिए सौभाग्य है और मैं चाहता हूं कि मेरे सभी माननीय सांसद, मैं इधर उधर की आज बात करना नहीं चाहता, हम सभी सांसद इस महत्वपूर्ण अवसर को जाने न दें। हम भारतीय सब मिल करके देश को नई दिशा देने जा रहे हैं, हमारी शासन व्यवस्था को संवेदनशीलता से भरने का एक सार्थक प्रयास करने के लिए जा रहे हैं।
শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণ আৰু গণতন্ত্ৰৰ বাবে লাভদায়ক বিধেয়ককেইখনক লৈ ৰাজনৈতিক ৰহণসনাৰ পৰা বিৰত থাকিবলৈ বিৰোধী দলসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে বৰ্তমান যিসকলে এই বিধেয়কৰ বিৰোধিতা কৰিব ভৱিষ্যতে তেওঁলোকে ইয়াৰ ফল ভোগ কৰিব লাগিব। শ্ৰীমোদীয়ে কয় যে এই বিধেয়ককেইখনে আমাৰ দেশৰ গণতন্ত্ৰৰ দিশ নিৰ্ণয় আৰু ভৱিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে দেশৰ উন্নয়ন কেৱল আন্তঃগাঁথনি, ৰেলৱে বা অৰ্থনীতিতে সীমাবদ্ধ নহয়, বৰং এই প্ৰক্ৰিয়াত মহিলাৰ সম অংশগ্ৰহণো প্ৰয়োজনীয়। শ্ৰীমোদীয়ে কয় যে চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত চবকা সাথ চবকা বিকাশ মনোভাৱেৰে কাম কৰি যাব বিচাৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 সংসদত উত্থাপন কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ্থে উত্থাপন কৰে। বিধেয়ককেইখন উত্থাপন কৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজিৰ দিনটোক ঐতিহাসিক বুলি আখ্যা দিয়ে। তেওঁ কয় যে চৰকাৰে মহিলাসকলক ৰাজনৈতিক ন্যায় প্ৰদানৰ হকে কাম কৰি আছে। তেওঁ লগতে কয় যে সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 মহিলাৰ বাবে সমতা সুনিশ্চিত কৰিব। ডঃ বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে শ্ৰীমেঘৱালে কয় যে মহিলাৰ প্ৰগতিৰ মাজেৰে সমাজৰ প্ৰগতি পৰিস্ফুট হয়। মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ এয়াই উপযুক্ত সময় বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মহিলাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ভালেমান আঁচনি প্ৰৱৰ্তন কৰিছে। তেওঁ এই সন্দৰ্ভত মুদ্ৰা যোজনা, লাখপতি বাইদেউ আৰু সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিৰ উদাহৰণ দিয়ে। বিধেয়ককেইখন সন্দৰ্ভত বিৰোধী পক্ষৰ হৈ আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ দল মহিলাৰ বাবে আসন সংৰক্ষণৰ পক্ষপাতী যদিও এই প্ৰক্ৰিয়া সৰল হ'ব লাগে আৰু ইয়াৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে কোনোধৰণে জড়িত কৰিব নালাগে। লোকসভাত বৰ্তমান 543 আসনৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগে বুলি তেওঁ দাবী জনায়। তেওঁ লগতে চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত অযথা বিলম্ব ঘটাইছে বুলিও কয়। এই ব্যৱস্থা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি তেওঁ আহ্বান জনায়। শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছে সদায় মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰি আহিছে। তেওঁ কয় যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মহিলাৰ বাবে আসন সংৰক্ষণৰ পোষকতা কৰি ইতিপূৰ্বে সদনত অনুৰূপ দাবী উত্থাপন কৰিছে। আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী দলৰ সাংসদ অখিলেশ যাদৱে কয় যে তেওঁৰ দলে মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰে। অৱশ্যে সাংসদগৰাকীয়ে দেশৰ বাবে গুৰুত্বপূৰ্ণ বিধেয়ককেইখন উত্থাপন কৰাক লৈ চৰকাৰক প্ৰশ্ন কৰে। অসমৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ আঠগৰাকী সাংসদে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। মাহমৰাৰ প্ৰাক্তন বিধায়ক যোগেন মোহনে পৰম্পৰাগত সাজ পৰিধান কৰি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লয়। ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে বড়ো ভাষাত আৰু তেৰছ গোৱালাই অসমীয়া ভাষাত শপত লয়। ইয়াৰ লগতে বিহাৰৰ পাঁচগৰাকী সাংসদে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আটাইকেইগৰাকী সাংসদক শপত বাক্য পাঠ কৰোৱায়। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁই বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ ব্যাপক সমাগম হয়। বিভিন্ন সত্ৰ, নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হয়। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লয়। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনী নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া পদুম কুমাৰ মহন্তই সত্ৰখনত পৰম্পৰাগত ৰীতি নীতিৰে আজি গোসাঁই বিহু অনুষ্ঠিত কৰা হয় বুলি আমাৰ মাজুলীৰ সংবাদদাতাক জনাইছে। বাক্সা জিলাৰ জালা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজিত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি পৰে। এই উপলক্ষে আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বিহু, ঝুমুৰ, কাৰ্বি জনগোষ্ঠীয় সংস্কৃতি, ৰাভা সংস্কৃতিৰ উপৰি মহিলাসকলে পিঠা পনা প্ৰস্তুত কৰাকে ধৰি বিভিন্ন লোক সংস্কৃতিৰ প্ৰতিফলন ঘটে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহুৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বশিষ্ঠ, চাৰিআলিকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। নুনমাটি বিহু সন্মিলনীয়ে আজি ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে। এই সন্দৰ্ভত বিহু সন্মিলনখনিৰ সভাপতি মধুৰঞ্জন নাথে এইদৰে
কয়। লোকনৃত্য অনুষ্ঠান পৰিৱেশন কৰা হয়, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা হৈ যায়। ৰাজেন্দ্ৰনাথ দত্ত সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়, তাত বহুতো ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। সাত বজাৰ লগে লগে বিভিন্ন প্ৰতিযোগিতাত যিসকলে বঁটা লাভ কৰিছে তেওঁলোকক এই বঁটাসমূহ বিতৰণ কৰা হ'ব।
বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ, গান, হুঁচৰি, জেং বিহু, ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিহুৰ সমান্তৰালভাৱে বিভিন্ন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱেও ৰাজ্য মুখৰ কৰি তুলিছে। তিয়া জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছুৱা আৰু দেউৰীসকলৰ ইবাকু বিচু কালিৰ পৰা পালন কৰা হৈছে। প্ৰতিবছৰে চত বহাগৰ সংক্ৰান্তিৰ পাছৰটো বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰি আহিছে। ছগ্ৰা মিছুৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। ছগ্ৰাৰ অৰ্থ হৈছে সকলো আৰু মিছুৱাৰ অৰ্থ হৈছে সামূহিক নৃত্য। কৃষিকাৰ্য আৰম্ভ কৰাৰ পূৰ্বে জনগোষ্ঠীটোৱে আই বহুমতীৰ আশীৰ্বাদ কামনা কৰি পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰে। ইফালে ৰঙালী বিহুৰ সমান্তৰালকৈ শৰণী একচাৰী জনগোষ্ঠীৰ লোকসকলে বাহ গোসাঁই উৎসৱ পালন কৰিছে। গোৰেশ্বৰৰ গাছবাৰীত শৰণী একচাৰী লোকসকলে এডাল বাহত গাখীৰ ঢালি তেল সেন্দুৰ সানি গোসাঁই হিচাপে পূজা অৰ্চনা কৰে। গাঁৱৰ ৰাইজে ঘৰে ঘৰে বাহ গোসাঁই ফুৰাই অপায় অমংগল দূৰ কৰাৰ বাবে লগতে কৃষিকাৰ্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা জনায়। টিংখঙৰ চহৰীকাটা গাঁৱত সোণোৱাল কছাৰী লোকসকলে ঘৰে ঘৰে পৰম্পৰাগত হাইদাং হুঁচৰি পৰিৱেশন কৰে। পৰম্পৰা অনুসৰি গৃহস্থৰ চোতালৰ এটা খুঁটাত এডাল বাহ থৈ বিহুৱাসকলে হাতে হাতে লাঠিৰে বাহডালত কোবাই পেঁপা ঢোল বজাই এই হুঁচৰি পৰিৱেশন কৰে। দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচুৱে কালিৰে পৰা সাতদিনীয়াকৈ পালন কৰা হৈছে। দেওঘৰত কালি এই উপলক্ষে বিশেষ উপাসনা কৰা হয়। উপাস্য দেৱতা কুন্দী মামা, পিছা দেমা, পিছাচী দেমাচীকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উচৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোকগীত লোকনৃত্য পৰিৱেশন কৰে। বড়ো জনগোষ্ঠীৰ লোকসকলে চত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে বাথৌ দেৱতাক প্ৰাৰ্থনা জনায়। বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা আদি বাদ্য লৈ গঞাৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। তামোলপুৰ জিলাৰ সদৰ নিখিলবোৰ সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত কালি উলহ মালহেৰে ৰংজালী বৈশাগু উদযাপন কৰা হয়। গোৱালপাৰা জিলাৰ ৰংডোবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা এঘাৰ আৰু বাৰ বহাগত ৰংজালী বৈশাগু উৎসৱ পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিশুৱা চত বহাগৰ সংক্ৰান্তিৰ পৰা উদযাপন কৰিছে। এই উপলক্ষে কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী আৰু দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ অঞ্চলতো জনগোষ্ঠীটোৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচং পিনুঙত অহা 22 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমি য়াংলি অৰ্থাৎ লক্ষ্মী আদৰা উৎসৱ পালন কৰা হ'ব। প্ৰতি 5 বছৰৰ মূৰে মূৰে এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ বাবে ইতিমধ্যে গাঁওবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। চলিত বৰ্ষৰ হজযাত্ৰা পৰহিলৈ আৰম্ভ হ'ব বুলি আজি উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিয়ে ঘোষণা কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569 গৰাকী হজযাত্ৰীয়ে হজযাত্ৰাৰ বাবে ৰাওনা হ'ব। ইয়াৰ ভিতৰত 1,763 গৰাকী পুৰুষ আৰু 806 গৰাকী মহিলা যাত্ৰী আছে। উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত কয় যে 18 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কাইলৈ সন্ধিয়া হাজী মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে এইদৰে কয়।
5খন ৰাজ্যৰ চৰকাৰীভাৱে মানে হজ কমিটি আছে, তাৰ উদ্যোগত আমাৰ ইয়াতে এখন অভ্যৰ্থনা সমিতি আছে। তেওঁলোকৰ সহযোগত আমি হজযাত্ৰীসকল অহাকালি ৰাতিপুৱা আমি ইয়াৰ পৰা আমি তেওঁলোকক বিমান পথলৈ প্ৰেৰণ কৰিম আৰু অহাকালি আমি সেইবাবে ইয়াৰ তেওঁলোকক বিদায় সভা আৰু আখৰী দোৱা বুলি কয় আমাৰ যিটো শেষ মানে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আমি ইয়াত, আৰু সেই সভাখনত অসম সাহিত্য সভাৰ সভাপতি নিজে থাকিব আৰু তাৰ লগে লগে আজিৰ পৰা আমাৰ ভিছা পাছপৰ্ট সকলো হাজীসকল প্ৰেৰণ কৰা হ'ব। আজিৰ পৰা কেম্পটো উন্মোচন কৰা হৈছে।
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ৰাজ্যিক বিজেপিৰ 50 জনীয়া এটা দল আজি পশ্চিমবংগত উপস্থিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাটাচি, হাঁচিমাৰা আৰু কোচবিহাৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, বিমল বৰা, ৰণোজ পেগু, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাজনো বিধায়ক আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে ৰাজ্যখনত বাহৰ পাতিছে। একেদৰে শাসকীয় দল তৃণমূল কংগ্ৰেছকে ধৰি অন্য বিৰোধী দলসমূহেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বজালী জিলাৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাঠশালা আৰু পাটাচাৰকুছিৰ মাজৰ পথছোৱাৰ দুৰৱস্থাৰ বাবে আজি ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশ স্থানীয় ৰাইজে অৱৰোধ কৰে। মেৰামতিৰ অভাৱত ঘাইপথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়। আজিও এখন 4চকীয়া বাহন আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে বহু সময় ধৰি পথটো অৱৰোধ কৰি ৰখাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত বজালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অসমৰ মৃদুপৱন বৰুৱা আৰু মণিকা দলে সোণাপুৰত চলি থকা 8ম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৃদুপৱনে আজি ল'ৰাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত মিজোৰামৰ প্ৰতিদ্বন্দ্বীক 4-1 ফলাফলত পৰাস্ত কৰে। একেদৰে মণিকাই ছোৱালীৰ 48 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত তামিলনাডুৰ বক্সাৰক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। নিশালৈ হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ৰাজ্যৰ আন 4গৰাকী খেলুৱৈ অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। সংসদত নাৰী শক্তি বন্দন অধিনিয়ম সম্পৰ্কীয় 3খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন। দেশৰ নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ সৈতে দেশৰ 50% জনসংখ্যাক জড়িত কৰাত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ। অসমৰ 3গৰাকী সাংসদৰ ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁই বিহু হিচাপে পালন। চলিত বৰ্ষৰ হজযাত্ৰা পৰহিলৈ আৰম্ভ। হজযাত্ৰীৰ সুস্বাস্থ্য কামনাৰে কাইলৈ গুৱাহাটীৰ হাজী মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনা। আৰু অসমৰ বিদুপৱন বৰুৱা আৰু মণিকা দলৰ 8ম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।